পৰম গীত চাৰি অধ্যায়। চলোমনে কন্যাৰ সৌন্দৰ্যৰ প্ৰশংসা কৰা। প্ৰিয়ৰ কথা, পিয়া মোৰ, কিমান যে সুন্দৰী তুমি, তুমি সুন্দৰী। উৰণীৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা, তোমাৰ চুলিকোচা গিলিয়ত পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা। এইমাত্ৰ নোম কাটি গা ধুই অহা মাইকী মেৰ ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্ৰত্যেকৰে যমজ পোৱালী আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালীক হেৰুৱা নাই। তোমাৰ উট দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা। কি যে মৰম লগা তোমাৰ মুখ, উৰণীৰ তলত তোমাৰ গাল দুখন, দুফাল কৰা আধা ডালিমৰ নিচিনা। তোমাৰ ডিঙি শিলেৰে শাৰী পাতি বনোৱা ডায়ুদৰ ওখ স্তম্ভৰ তীৰ দৰে, য'ত ওলমি আছে এহেজাৰ ঢাল, সেই সকলোবোৰেই সৈন্যসকলৰ। তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা কৃষ্ণহাৰৰ যমজ পোৱালীৰ নিচিনা। ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছায়া আঁতৰি নোযোৱালৈকে, হয় মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম। মোৰ পিয়া, তুমি সৰ্বাংগ সুন্দৰী, তোমাত কোনো খুঁত নাই। হে মোৰ কইনাজনী, লিবানুনৰ পৰা মোৰ লগত আহা, লিবানুনৰ পৰা মোৰ লগতেই আহা। অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু সমুন পাহাৰৰ ওপৰৰ পৰা, সিংহবোৰৰ গাঁতৰ পৰা আৰু নাহৰ ফুটুকি বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা তুমি নামি আহা। মোৰ পিয়া, মোৰ কন্যাজনী, তুমি মোৰ মনকে চুৰ কৰিলা। তোমাৰ চকুৰ এক চাৱনিৰে, তোমাৰ ডিঙিৰ হাড়ৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা। হে মোৰ পিয়া, মোৰ কন্যাজনী, তোমাৰ ভালপোৱা কিমান যে মনমোহা। দাক্ষা ৰসতকৈও তোমাৰ ভালপোৱা, আৰু সকলো সুগন্ধি দ্ৰব্যতকৈও তোমাৰ ঘ্ৰাণৰ সৌৰভ কেনে উত্তম। হে মোৰ কন্যাজনী, তোমাৰ উঠজুৰিৰ পৰা টোপ টোপ কৰি মধু পৰে, তোমাৰ জিভাৰ তলত মধু আৰু দগ্ধ আছে। তোমাৰ বস্ত্ৰৰ গন্ধ লিবানুনৰ বনৰ গন্ধৰ নিচিনা। মোৰ পিয়া, মোৰ কন্যাজনী, বন্ধ কৰি থোৱা এক উদ্যান, এক বন্ধ কৰি থোৱা সুৰক্ষিত উদ্যান, মোহৰ মাৰি ৰখা এটি জুৰি, এক ডালিম গছেৰে ভৰা উদ্যান, ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা, তাত জেতুকা আৰু সুগন্ধি লতা আছে, জতা মাংসি জাফৰণ, সুগন্ধি বছ ডালচেনি, আৰু সকলো ধৰণৰ মছলাৰ গছ আছে। তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলোবিধৰ সুগন্ধি গছ আছে। তুমি যেন উদ্যানৰ জুৰি, যেন নিৰ্মল পানীৰ এটি কুঁৱা, যেন লিবানুনৰ পৰা বৈ নামি অহা জলস্ৰোত। পিয়াৰ কথা, সেই উত্তৰৰ বতাহ সাৰ পোৱা, সেই দক্ষিণৰ বতাহ তুমি আহা, মোৰ উদ্যানৰ ওপৰেদি প্ৰবাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্ৰিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।